ইয়ুব দুই অধ্যায়। ইয়ুবৰ দ্বিতীয় পৰীক্ষা, তেওঁ বন্ধুসকলৰ আগমন। আকৌ এদিন ঈশ্বৰৰ সন্তানসকলে যীহোৱাৰ সন্মুখত থিয় হবলৈ উপস্থিত হ'ল। তেতিয়া তেওঁলোকৰ মাজত চৈতানো যীহোৱাৰ আগত থিয় হবলৈ উপস্থিত হ'ল। তেতিয়া যীহোৱাই চৈতানক সুধিলে, তুমি ক'ৰ পৰা আহিলা? চৈতানে যীহোৱাক উত্তৰ দি ক'লে, মই পৃথিৱী ভ্ৰমণ কৰি আহিলোঁ আৰু তাৰ মাজত ইফালে সিফালে ফুৰি আহিলোঁ। তেতিয়া যীহোৱাই চৈতানক সুধিলে, মোৰ দাস ইয়ুবলৈ তুমি মন কৰা নাইনে? কিয়নো তেওঁৰ নিচিনা সিদ্ধ, সৰল, ঈশ্বৰলৈ ভয় ৰাখোঁতা আৰু দুষ্টতাৰ পৰা আঁতৰি থাকোঁতা লোক পৃথিৱীত কোনো নাই। যদিও তুমি অকাৰণে তেওঁৰ সৰ্বনাশ কৰিবলৈ তেওঁৰ বিৰুদ্ধে মোৰ প্ৰবৃত্তি জন্মালা, তথাপি তেওঁ এতিয়াও নিজৰ সিদ্ধতা ৰক্ষা কৰি আছে। তেতিয়া চৈতানে যীহোৱাক উত্তৰ দি ক'লে, ছালৰ অৰ্থে ছাল, এনেকি প্ৰাণৰ অৰ্থে মানুহে সৰ্বস্ব দিব পাৰে, কিন্তু আপুনি পুনৰ এবাৰ হাত মেলি তেওঁৰ অস্থি আৰু মাংস স্পৰ্শ কৰক, তেতিয়া তেওঁ অৱশ্যে আপোনাৰ সাক্ষাততে আপোনাক বিদায় দিব। তেতিয়া যীহোৱাই চৈতানক ক'লে, চোৱা, তেওঁ তোমাৰ হাতত আছে, কেৱল তেওঁৰ প্ৰাণৰ বিষয়ে সাৱধান হ'বা। তাৰ পাছত চৈতান যীহোৱাৰ সন্মুখৰ পৰা ওলাই গ'ল আৰু ইয়ুবক আঘাত কৰিলে। তেতিয়া তেওঁ মূৰৰ তালুৰ পৰা ভৰিৰ তলুৱাৰলৈকে বিষ খহু উৎপন্ন হ'ল, ফলত তেওঁ ছাইৰ মাজত বহি পৰিল আৰু এডোখৰ খোলা লৈ নিজৰ গা চুচিবলৈ ধৰিলে। পাছত তেওঁৰ তিৰোতাই তেওঁক ক'লে, আপুনি এতিয়াও নিজৰ সিদ্ধতা ৰক্ষা কৰি থাকিবনে? ঈশ্বৰক বিদায় দিয়ক আৰু প্ৰাণ ত্যাগ কৰক। তেতিয়া তেওঁ তাইক ক'লে, এজনী অজ্ঞানী তিৰোতাৰ দৰে তুমি কথা কৈছা, আমি ঈশ্বৰৰ পৰা মংগলহে গ্ৰহণ কৰিমনে? অমংগলকো জানো গ্ৰহণ নকৰিম। এই সকলো বিষয়ত ইয়ুবে নিজ উঠেৰে পাপ নকৰিলে। পাছত এইদৰে ইয়ুবলৈ ঘটা আপদবোৰৰ কথা তেওঁৰ তিনিজন বন্ধুৰ কাণত পৰিল। তেওঁলোক হ'ল তৈমনীয়া ইলিফজ, চুহিয়া বিলদাদ আৰু নামাথিয়া চুফৰ। তেওঁলোকে এক পৰামৰ্শ হৈ নিজ নিজ ঠাইৰ পৰা আহি তেওঁৰ লগত হুক আৰু তেওঁক সান্ত্বনা দিবৰ বাবে তেওঁৰ ওচৰলৈ আহিবলৈ সিদ্ধান্ত কৰিলে। পাছত তেওঁলোকে দূৰৈৰ পৰা চকু তুলি চাই তেওঁক দেখি চিনিব নোৱাৰিলে। তেতিয়া তেওঁলোকে বৰকৈ চিঞৰি কান্দিবলৈ ধৰিলে আৰু নিজ নিজ চোলা ফালিলে, মূৰৰ ওপৰলৈ বুলি শূন্যত ধূলি ছটিয়ালে। আৰু তেওঁলোকে সাত দিন সাত ৰাতি তেওঁৰ লগত মাটিতে বহি থাকিল। তেওঁ কোনেও কথা এষাৰকে নকলে, কাৰণ তেওঁলোকে তেওঁৰ দুখ অতি অধিক দেখিছিল।